قالت رسلهم أفي الله شك فاطر السماوات والأرض يدعوكم ليغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى قالوا إن أنتم إلا بشر مثلنا تريدون أن تصدونا عما كان يعبد آباؤنا فأتونا بسلطان مبين
সিহঁতৰ ৰাসূলসকলে কৈছিল, আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি? যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপসমূহ মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ। সিহঁতে ক'লে, তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃপুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল, তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা।